অ'কে, মোৰ যোনটো আগৰ অডিঅ' ক্লিপ আছিলে সেইটো কিবা এটা প্ৰব্লেমৰ কাৰণে ৰখি গ'ল ঘপককৈ। মই আকৌ কণ্টিনিউ কৰিছোঁ। ঠিক আছে, মই তোমালোকক কৌটিল্যৰ কথা কৈ আছিলোঁ, হয়নে? কি আছিলে, ইণ্ডিয়ান থিংকাৰ কৌটিল্য ইন হিজ ৰাইটিংছ ডিছকাছড দ্য ভেৰিয়াছ ষ্টেট ষ্ট্ৰেটেজিছ টু এনচিয়'ৰ ছাৰ্ভাইভেল। আৰু তোমালোকক মই কৈছিলোঁ যে ছাৰ্ভাইভেল অফ দ্য ফিটেষ্ট কি, মানে বুজি পাইছা নহয়? সেই লাইনটোৱে কি বুজাব বিচাৰিছে, বুজি পাইছা? যোনখিনি মানুহ বেছি পাৱাৰফুল হয়, ফিট হয়, সেইখিনি মানুহেহে কি কৰিব পাৰে, সমাজত বৰ্তি থাকিব পাৰে। ঠিক আছে, ইণ্ডিয়ান থিংকাৰ কৌটিল্যও কি কৰিছিলে, সেইটো কথাকে বুজাবলৈ বিচাৰিছিলে তেওঁৰ ৰাইটিংছৰ জৰিয়তে, তেওঁৰ লিখনিৰ জৰিয়তে সেইটো কথাই বুজাবলৈ বিচাৰিছিলে। তাৰ উপৰি কোন আছিলে, ইটালিয়ান থিংকাৰ নিকোলো মেকিয়াভেলি 1469 to 1527, ইন হিজ ৰাইটিংছ দ্য প্ৰিন্স ডিছকাছ হাউ আ মনাৰ্ক শ্বুড অলৱেজ মেক এটেম্পছ ফৰ মেক্সিমাইজিং ষ্টেট পাৱাৰ। নিকোলো মেকিয়াভেলিৰ নাম তোমালোকে শুনিছা নিশ্চয়। নিকোলো মেকিয়াভেলিয়ে তেওঁৰ যোনখন গ্ৰন্থ আছিলে দ্য প্ৰিন্স, তাত তেওঁ ডিছকাছ কৰিছিলে যে মনাৰ্কে, মানে ৰজাই কি কৰে, সদায় কি কৰিছিলে, তেওঁলোকৰ মানে ষ্টেটৰ পাৱাৰটো বেছি কৰি ৰাখিবলৈ বিচাৰিছিলে। মানুহৰ হাতত যাতে পাৱাৰ কম থাকে, মানুহৰ হাতত পাৱাৰ মিনিমাইজ কৰি ৰাখিবলৈ বিচাৰিছিলে আৰু ষ্টেটৰ পাৱাৰটো মেক্সিমাইজ কৰি ৰাখিবলৈ বিচাৰিছিলে। ঠিক আছে, তেওঁলোকৰ এই থিয়ৰিটো আন বহুতো থিংকাৰ্ছে ফ'ল' কৰিছিলে। আদাৰ্ছ হু ফ'ল'ড দ্য ট্ৰেডিশ্যন ৱেৰ থমাছ হবছ, জা জা ক্ৰুচু এটচেট্ৰা। ঠিক আছে, তেওঁলোকৰ এই থিয়ৰিটো থমাছ হবছ, জা জা ক্ৰুচু আদি মানে থিংকাৰসকলেও ফ'ল' কৰিছিলে। ইনফ্লুয়েঞ্চ বাই দিচ থিংকাৰ্ছ মেনি স্কলাৰ্ছ লাইক হান্স মৰ্গান্থাও, ই এইচ কাৰ অলছ' ইমপ্লিমেণ্টেড দিচ থিয়ৰিজ ইন দেয়াৰ ষ্টাডি অফ ইণ্টাৰনেশ্যনেল পলিটিক্স। আৰু তেওঁলোক আগতে যোনকেইজন থিংকাৰৰ কথা কৈছিলোঁ, যেনে থমাছ হবছ, জা জা ক্ৰুচু, মেকিয়াভেলি, তেওঁলোকৰ পৰা ইনস্পায়াৰ হৈ বা তেওঁলোকৰ পৰা ইনফ্লুৱেঞ্চ হৈ পিছত আকৌ এনেকুৱা থিয়ৰিবোৰ কোনে ইমপ্লিমেণ্ট কৰিছিলে তেওঁলোকৰ নিজৰ ষ্টাডিত, হেন্স মৰ্গান্থাও, ই এইচ কাৰ, তেওঁলোকেও মানে ইন ৰিয়েলিষ্ট থিয়ৰিটো কি কৰিছিলে, ইমপ্লিমেণ্ট কৰিছিলে ইণ্টাৰনেশ্যনেল পলিটিক্সত। তেওঁলোকৰ মানে ষ্টাডিত, তেওঁলোকৰ গ্ৰন্থত ৰিয়েলিষ্ট থিয়ৰিৰ মানে প্ৰতিফলন হৈছিলে। দিছ থিয়ৰিজ কেম আপ ডিউৰিং দ্য টু ৱৰ্ল্ড ৱাৰ্ছ। আৰু এই থিয়ৰিখিনি কেতিয়া আহিছিলে, দুখন যেতিয়া ৱৰ্ল্ড ৱাৰ হৈছিলে তেতিয়া আহিছিলে। ইনফেক্ট দিছ থিয়ৰিজ ইমাৰ্জ এজ এ ৱেভ এগেইনষ্ট দ্য প্ৰি ৱাৰ থিয়ৰিজ অফ আইডিয়েলিজম। ৱৰ্ল্ড ৱাৰ হোৱাৰ আগতে কি আছিলে, ৰিয়েলিষ্ট থিয়ৰি অহাৰ আগতে কি আহিছিলে, আইডিয়েলিজম, আইডিয়েলিষ্ট থিয়ৰি আহিছিলে। ঠিক আছে, আৰু এইটো আৰু ৰিয়েলিষ্ট থিয়ৰিটো কি আছিলে, আইডিয়েলিজিমৰ বা ৰিয়েলিজিমটো কি হৈছিলে, আইডিয়েলিজিমৰ অপ'জিট আছিলে। ঠিক আছে, দ্য আইডিয়েলিষ্ট স্কুল অফ থট এম্ফেছিছ মোৰ অন ইণ্টাৰনেশ্যনেল কোঅপাৰেশ্যন এণ্ড ৱৰ্ল্ড পিচ। আইডিয়েলিষ্ট থিয়ৰিয়ে বেচিকেলি কিহৰ ওপৰত কনচেনট্ৰেট কৰিছিলে, ৱৰ্ল্ড পিচৰ ওপৰত কনচেনট্ৰেট কৰিছিলে আৰু ইণ্টাৰনেশ্যনেল কোঅপাৰেশ্যনৰ ওপৰত মানে কনচেনট্ৰেট কৰিছিলে। মানে তোমালোকে শুনিছা চাগে, ইউটোপিয়ান আছিলে, হয়নে নহয়? তেওঁলোকৰ মানে থিয়ৰি, আইডিয়েলিষ্ট থিয়ৰিটো ইউটোপিয়ান থিয়ৰি হয়, আৰু তেওঁলোকে কি সদায় শান্তি সমৃদ্ধি বিচাৰিছিলে আৰু ইণ্টাৰনেশ্যনেল কোঅপাৰেশ্যন বিচাৰিছিলে। ঠিক আছে, ডিউৰিং দ্য ৱৰ্ল্ড ৱাৰ ছাচ থিয়ৰিজ ফেইল টু এক্সপ্লেইন দ্য ৰিজন ফৰ দ্য অকাৰেঞ্চ অফ দিছ ৱাৰ্ছ বিটুইন দ্য নেশ্যন ষ্টেট। কিন্তু আইডিয়েলিষ্ট থিয়ৰিৰ মানে যোনটো মটো আছিলে সেইটো কি আছিলে, ৱৰ্ল্ড ৱাৰ হোৱা কাৰণে তেওঁলোকৰ মটোটো, যোনটো মেইন মটো আছিলে সেইটো ফেইল হৈছিলে। ঠিক আছে, এজ এ ৰিজাল্ট অফ দিছ inadequacies of idealism, the realist theory emerged as a counter theory of international politics. Jehetu idealism fail hoisile ba idealist theory to fail hoisile tar karone ki hoisile mane realist theory emerged hoisile international politics ot realist theory emerged hoisile. Okay, scholars like Morgenthau, E.H. Carr emphasis on the quest of power as the main feature of international politics. Aru Morgenthau aru E.H. Carr teoloke ki koisile je power to mane onusandhan koratu ba power to bisari luatu ki hoisile international politics or by international relation or ki asile main feature asile. It was only after the outbreak of Second World War that the realist theory became prominent in international politics. Thik ase aru international mane politics Second World War or pisote mane ki hoisile international politics ot realist theory to ahisile aru ki hoisile e famous হৈছিলে ঠিক আছে Second World War ৰ পিছতে realist theory টো মানে international politics ত prominent theory হিচাপে কি হৈছিলে establish হৈছিলে. In fact the Cold War politics was greatly determined by the realist school of thought. আৰু কোল্ড ৱাৰ পলিটিক্স বুলি যোনটো কোৱা হয় সেইটো গ্ৰেট মানে কোনে ডিটাৰমাইন কৰিছিলে ৰিয়েলিষ্ট স্কুল অফ থটে ডিটাৰমাইন কৰিছিলে মানে ৰিয়েলিষ্ট থিয়ৰিটো অহাৰ পিছত মানে আইডিয়েলিষ্ট যোনটো থিয়ৰি আহিছিলে আগৰ মানে প্ৰি ৱৰ্ল্ড ৱাৰ পিৰিয়ডৰ যোনটো আইডিয়েলিষ্ট থিয়ৰি আছিলে সেইটো কি হৈছিলে ক্ৰমান্বয়ে নাইকিয়া হৈ গৈছিলে আৰু ৰিয়েলিষ্ট থিয়ৰিটো কি হৈছিলে মানে ইণ্টাৰনেশ্যনেল পলিটিক্সত মানে নতুনকৈ কি হৈছিলে প্ৰমিনেণ্ট হৈছিলে ঠিক আছে এইখিনিলৈকে হয়তো বুজি পাইছা তাৰপিছত মৰ্গানথৰ যোনটো থিয়ৰি আছে সেইটো মই অলপ এক্সপ্লেইন কৰিম ভালকৈ শুনি ল'বা গতিকে এতিয়া আমি আৰম্ভ কৰিম মৰ্গানথৰ যোনটো থিয়ৰি আছে সেইটো ক্লাছিকেল ৰিয়েলিজিম বুলি কোৱা হয় ক্লাছিকেল ৰিয়েলিজিম আৰু মানে এতিয়া বাস্তৱবাদ সম্পৰ্কত মৰ্গানথৰ যোনটো ধাৰণা আছে সেইটো আলোচনা কৰিম বিভিন্ন সময়ত বিভিন্ন চিন্তাবিদে বাস্তৱবাদৰ প্ৰতি সমৰ্থন জনাইছিলে ঠিক আছে মই সেইটো আগতেও কৈ আহিছোঁ যে বিভিন্ন সময়ত বিভিন্ন চিন্তাবিদে বাস্তৱবাদৰ প্ৰতি সমৰ্থন জনাইছিল যেনে ই এইচ কাৰ আছিলে তাৰপিছত আছিলে মৰ্গেনথৌ তাৰপিছত আছিলে নিকোলো মেকিয়াভেলি আৰু বিভিন্নজন আছিলে ঠিক আছে কেনেথ ৱালছ তেওঁলোক বাস্তৱবাদৰ সমৰ্থক আছিলে কিন্তু মৰ্গেনথৌকহে কি হয় বাস্তৱবাদৰ প্ৰধান পৃষ্ঠপোষক হিচাপে অভিহিত কৰা হয় গতিকে যদি আহে মানে বাস্তৱবাদৰ প্ৰধান সমৰ্থক কোন আছিলে তেন্তে মানে লিখিব লাগিব যে হেন্স মৰ্গেনথৌ ঠিক আছে তেওঁৰ মতে আন আন ৰাজনীতিৰ নিচিনা আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কও হৈছে ক্ষমতাৰ যুদ্ধ গতিকে তেওঁ কি কৈছিলে যে আন আন ৰাজনীতিবিলাকৰ নিচিনাকৈ আন্তঃৰাষ্ট্ৰীয় যোনটো সম্পৰ্ক হয় মানে ইণ্টাৰনেশ্যনেল ৰিলেশ্যনো কি হয় ক্ষমতাৰ যুদ্ধ পাৱাৰৰ যুদ্ধ ঠিক আছে অলপ আগতে মই কৈ আহিছিলোঁ যে মানে পাৱাৰ বিচৰাটো কুৱেষ্ট ফৰ পাৱাৰ সেইটোৱে হৈছে কি মানে আন্তঃৰাষ্ট্ৰীয় মানে সম্পৰ্ক সেইটোৱে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক মানে ইণ্টাৰনেশ্যনেল ৰিলেশ্যন হৈছে কুৱেষ্ট ফৰ পাৱাৰ ক্ষমতাৰ যুদ্ধ ক্লিয়াৰ হৈছে নহয় এইখিনি তোমালোকৰ কিবা বুজিব লগা থাকিলে বা কিবা কনফিউজন থাকিলে মোক ক'ব পাৰিবা মই নেক্সট আকৌ ক্লিয়াৰ কৰি দিবলৈ চেষ্টা কৰিম যদি মানে কিবা কনফিউজন থাকে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ উদ্দেশ্য যিয়েই নহওক কিয় ক্ষমতা লাভেই হৈছে ইয়াৰ তৎকালীন উদ্দেশ্য। মানে আন্তঃৰাষ্ট্ৰীয় ক্ষমতাৰ উদ্দেশ্য যিয়েই নহওক কিয় উদ্দেশ্য বিভিন্ন হ'ব পাৰে, ঠিক আছে, কিন্তু তৎকালীন উদ্দেশ্য হৈছে ক্ষমতা লাভ। মানে কিছুমান কি থাকে, ইমিডিয়েট এইম থাকে, হয়নে, মানে পিছত লাগিলে যিয়ে নহওক কিন্তু যোনটো মানে ইমিডিয়েট এইম হয় সেইটো হৈছে যে মানে পাৱাৰ কেনেকৈ পাব পাৰি, ঠিক আছে। কূটনীতিবিদ আৰু দেশৰ জনসাধাৰণে স্বাধীনতা, নিৰাপত্তা, উন্নয়ন নাইবা ক্ষমতাৰ ওপৰত গুৰুত্ব দিব পাৰে। তেওঁলোকে ধৰ্মীয়, দাৰ্শনিক, অৰ্থনৈতিক নাইবা সামাজিক আদৰ্শৰ জৰিয়তে ইয়াক প্ৰকাশ কৰিব পাৰে। গতিকে তেওঁলোকে আশা কৰিব পাৰে যে দৈৱিক হস্তক্ষেপ নাইবা স্বাভাৱিক পৰিৱেশৰ জৰিয়তে এই আদৰ্শ কাৰ্যকৰী কৰা সম্ভৱ হ'ব পাৰে। আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ সহযোগিতা আৰু আন আন অৰাজনৈতিক উপায়েৰে এই উদ্দেশ্য সাধন কৰাৰ ওপৰত গুৰুত্ব দিব পাৰে। কিন্তু আন্তঃৰাষ্ট্ৰীয় বিষয়ত যেতিয়া তেওঁলোকে নিজৰ উদ্দেশ্য সাধনৰ ওপৰত গুৰুত্ব দিয়ে, তেতিয়াই তেওঁলোকে ক্ষমতাৰ লাভ আৰু ক্ষমতা প্ৰয়োগৰ ওপৰত গুৰুত্ব দিয়ে। মৰ্গেণ্টৰ মতে ৰাজনীতিৰ উদ্দেশ্য হৈছে ক্ষমতা লাভ কৰা, ক্ষমতা সংৰক্ষণ কৰা আৰু ক্ষমতা প্ৰয়োগ কৰা, মেইন মানে বস্তু এইটোৱে। তেওঁৰ উদ্দেশ্য হৈছে ক্ষমতা লাভ কৰা, ক্ষমতা সংৰক্ষণ কৰা। ক্ষমতা লাভ কৰিলেহে ক্ষমতা সংৰক্ষণ কৰিব পাৰিব আৰু ক্ষমতা সংৰক্ষণ কৰি পেলাই কি কৰিব, ক্ষমতা প্ৰয়োগ কৰিব। এইটোৱে হৈছে মানে মেইন মটো, ইণ্টাৰনেশ্যনেল ৰিলেশ্যনৰ মেইন মটো হৈছে এইটো। এই বিষয়ত আভ্যন্তৰীণ ৰাজনীতি আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ মাজত বিশেষ প্ৰভেদ নাই। মানে আন্তঃৰাষ্ট্ৰীয় আৰু আভ্যন্তৰীণ ৰাজনীতি, দেই আভ্যন্তৰীণ ৰাজনীতি মানে দেশখনৰ ভিতৰতে যোনটো চলি থাকে সেইটো ৰাজনীতি, আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ মাজত এই ক্ষেত্ৰত বিশেষ প্ৰভেদ নাই। মানে বেছি ধৰণৰ মানে ডিফাৰেঞ্চ নাই। অৰ্থাৎ ক্ষমতা লাভ কৰাই হৈছে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ তৎকালীন উদ্দেশ্য, মানে ইমিডিয়েট যোনটো এইম হয় সেইটোৱে হৈছে কুৱেষ্ট ফৰ পাৱাৰ। মৰ্গেণ্টোৱে তেওঁৰ বাস্তৱবাদী দৰ্শনৰ সমৰ্থনত ছটা নীতি মানে আগবঢ়াইছিলে, ঠিক আছে। তেওঁ মানে ছটা প্ৰিন্সিপল দিছিলে আৰু সেইখিনি প্ৰিন্সিপলেই কি হৈছিলে, ৱাইডলি একচেপ্ট কৰা হৈছিলে। আৰু তেওঁ কোনখন গ্ৰন্থত, কোনটো পাব্লিকেশ্যনত এই ছটা প্ৰিন্সিপল দিছিলে, বুকখনৰ নাম আছিলে পলিটিক্স এমাং নেশ্যন, এইটো মনত ৰাখিবা। Through the publication of Hans Morgenthau's book Politics Among Nation, he gave the six principles which are widely accepted as a principle of the theory of international relation. Aru he principle kita hoise politics is governed by objective law that have their roots in human nature. Politics is governed by objective laws that have their roots in human nature. Interest is defined in terms of power. Interest is defined. Interest to kihar dara define kara hoy? Power or dara. Interest defined as power is an objective category which is universally valid but whose meaning can change. Okay, interest defined as power is an objective category which is universally valid but whose meaning can change. Mane universally valid holeo ki hobo pare, meaning to change hobo pare, thik ase. Universal moral principle cannot be applied to the action of state in the abstract. The circumstances of the time and place must be considered. The moral laws that govern the universe are distinct for the moral of any one nation. The moral laws that govern the universe are distinct for the morals of any one nation. The difference between political realism and other schools is real and profound. ঠিক আছে, এই ছটা প্ৰিন্সিপল, এই ছটা প্ৰিন্সিপল মই অলপমান তোমালোকক অসমীয়াত কৈ দিছোঁ। বস্তুবাদী ধাৰণাৰ মতে ব্যক্তি আৰু সমাজ কিছুমান চিৰন্তন নীতি নিয়মৰ জৰিয়তে পৰিচালিত হয়। ঠিক আছে, বস্তুবাদী যোনটো ধাৰণা হয় তাৰ মতে কি হয়, ব্যক্তি আৰু সমাজ মানে ইণ্ডিভিজুৱেল আৰু ছ'চাইটিখন কি হয় কিছুমান নীতি নিয়মৰ জৰিয়তে পৰিচালিত হয়। আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কও ইয়াৰ কি নহয়, ব্যতিক্ৰম নহয়, মানে ইণ্টাৰনেশ্যনেল ৰিলেশ্যনো ইয়াৰ মানে ব্যতিক্ৰম নহয়। মানুহৰ প্ৰকৃতি তথা আচৰণৰ মাজতেই এই নীতি নিয়ম তথা বিধিসমূহৰ উৎস নিহিত হৈ থাকে। কি হয়, এই নীতি নিয়ম তথা বিধিসমূহৰ উৎস ক'ত নিহিত হৈ থাকে, মানুহৰ প্ৰকৃতি তথা আচৰণৰ মাজত। মানুহৰ মানে প্ৰকৃতিতে এইখিনি বস্তু সোমাই থাকে। এই মাত্ৰ যে মই কৈছিলোঁ পলিটিক্স ইজ গভাৰ্ণ বাই অবজেক্টিভ লজ এণ্ড ডেট হেভ দেয়াৰ ৰুটছ ইন হিউমেন নেচাৰ, মানে ৰুটটো ক'ত থাকে, হিউমেন নেচাৰতে থাকে। ঠিক আছে, বাস্তৱবাদৰ পৃষ্ঠপোষকসকলে এই চিৰন্তন নীতিসমূহক বুজিবলৈ চেষ্টা কৰে। আৰু মানে বাস্তৱবাদৰ যোনখিনি পৃষ্ঠপোষক আছিলে তেওঁলোকে কি কৰিছিলে, এই চিৰন্তন যোনখিনি নীতি আছিলে সেইখিনি বুজিবলৈ চেষ্টা কৰি থাকে। ইয়াৰ পৰা যুক্তিসংগত তত্ত্বত উপনীত হ'বলৈ ইচ্ছা কৰে। যিহেতু তেওঁলোকৰ মানে নীতিবোৰ যুক্তিৰ আধাৰত মানে গঢ় লৈ উঠিছিলে, গতিকে তেওঁলোকে কি কৰিছিলে, যুক্তিসংগত তত্ত্বত উপনীত হ'বলৈ ইচ্ছা কৰিছিলে। ঠিক আছে, বাস্তৱবাদীসকলৰ মতে মানুহৰ আচৰণ তথা প্ৰকৃতিৰ বিশেষ পৰিৱৰ্তন নহয়। ঠিক আছে, বাস্তৱবাদীসকলে কৈছিলে যে মানুহৰ আচৰণ আৰু প্ৰকৃতিৰ বিশেষ পৰিৱৰ্তন নহয়। সেইটোতো সঁচা কথা, তোমালোকে সকলোৱে জানা যাৰ মানে আচৰণ যেনেকুৱা থাকে সেনেকুৱাই হৈ থাকে, বৰ বিশেষ চেঞ্জ নহয় মানুহবোৰ, মানুহবোৰ যেনেকুৱা তেনেকুৱাই হৈ থাকে, হয় নহয়? অৰ্থাৎ ৰাজনৈতিক আচৰণৰ মাজত স্থিৰতা থাকে আৰু ইয়াৰ পুনৰাবৃত্তিও সম্ভৱ। গতিকে কি হয়, মানুহৰ ওপৰতে যিহেতু নিৰ্ভৰ কৰে গোটেই বস্তুখিনি, গতিকে ৰাজনৈতিক আচৰণৰ মাজতো স্থিৰতা থাকে। যিহেতু মানুহৰ কেৰেক্টাৰবোৰ চেঞ্জ নহয়, গতিকে মানুহৰে যিহেতু এইখিনি বস্তু চলায়, গতিকে কি হয়, এই আচৰণ ৰাজনৈতিক আচৰণখিনিৰ মাজতো স্থিৰতা থাকে আৰু ইয়াৰ পুনৰাবৃত্তিও সম্ভৱ হয়। মানুহৰ এই অপৰিৱৰ্তনীয় চৰিত্ৰ বৈশিষ্ট্যৰ ভিত্তিত তত্ত্বৰ সৃষ্টি কৰাটো সম্ভৱ হ'ব পাৰে। কি হয়, মানুহৰ এই অপৰিৱৰ্তনীয় চৰিত্ৰৰ মানে বৈশিষ্ট্যৰ ভিত্তিতে তত্ত্বৰ সৃষ্টি কৰাটো সম্ভৱ হয়। মানুহৰ বাস্তৱ ৰাজনৈতিক আচৰণ আৰু কাৰ্যৰ ভিত্তিত বৈদেশিক নীতিৰ চৰিত্ৰক উপলব্ধি কৰাটো সম্ভৱ। বৈদেশিক নীতিৰ লগত জড়িত ঘটনা আৰু তথ্যক অৰ্থবহ কৰি তোলাৰ কাৰণে যুক্তিসংগত তত্ত্বৰ সৃষ্টি কৰা প্ৰয়োজন। গতিকে বৈদেশিক নীতিৰ লগত জড়িত ঘটনা আৰু তথ্যক মানে এটা অৰ্থ দিয়াটো বা অৰ্থবহ কৰি তোলাৰ কাৰণে কি হয়, যুক্তিসংগত তত্ত্ব সৃষ্টি কৰাটো প্ৰয়োজন হয়। যুক্তিসংগত হ'বই লাগিব, তেতিয়াহে গ্ৰহণযোগ্য হ'ব, হয় নহয়? কিয়নো ইয়াৰ ভিত্তিতে ৰাজনৈতিক আৰু বাস্তৱতাৰ বিশ্লেষণ সম্ভৱ হয়। কাৰণ সেইটো যোনটো যুক্তি দিব তাৰ ভিত্তিতেই কি হ'ব, ৰাজনৈতিক বাস্তৱতা আৰু বিশ্লেষণ সম্ভৱ হয়। অৰ্থাৎ ৰাজনৈতিক তত্ত্বৰ সৃষ্টিৰ কাৰণে মানুহৰ অপৰিৱৰ্তনীয় আচাৰ ব্যৱহাৰৰ বিশেষণৰ প্ৰয়োজন হয়। ঠিক আছে, গতিকে আজিৰ ক্লাছটো মই এইখিনিতে শেষ কৰিম। তোমালোকক নেক্সট পইণ্টখিনি মই নেক্সট ক্লাছত বুজাই দিম। এইখিনিতে মই এটা কথা উল্লেখ কৰিবলৈ বিচাৰিছোঁ যে মই প্ৰথম ক্লাছটো ষ্টাৰ্ট কৰোঁতে ৰিয়েলিজিমৰ অসমীয়া টাৰ্মটো বাস্তৱিকতাবাদ বুলি কৈছিলোঁ। মই সেইটো ভুলকৈ ক'লোঁ, ৰিয়েলিজিমৰ অসমীয়া টাৰ্মটো হয় বাস্তৱবাদ। গতিকে তোমালোকে মানে নোট কৰোঁতে বাস্তৱবাদ বুলিহে কৰিবা। মই নোটছ তোমালোকক পিছত দিম, আগতে অলপমান বুজাই লওঁ। বেছিক কনচেপ্টখিনি দিয়াৰ পিছতহে নোটছ দিম বুলি মই তোমালোকক প্ৰথমতেই কৈ আহিছোঁ। গতিকে আজিৰ ক্লাছটো এইখিনিতেই সমাপ্ত কৰিছোঁ। থেংক ইউ চ' মাছ।